এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত, বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তীৱতৰ, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা প্ৰশাসনসমূহৰ ছুইপ কাৰ্যসূচী আৰু ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে বুলি মুখ্য সচিব ডঃ ৰবি কোটাৰ প্ৰকাশ। সমাগত অসম বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত পৰিছে। চি পি আইয়ে আজি শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে দাখিল কৰা মনোনয়ন প্ৰত্যাহাৰ কৰিছে। সমষ্টিটোৰ বাবে চি পি আইৰ হৈ মদন বৰুৱাই মনোনয়ন দাখিল কৰিছিল। বিয়লি এখন সংবাদমেলযোগে এই কথা প্ৰকাশ কৰি দলটোৱে শিৱসাগৰত বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী অখিল গগৈয়ে সমৰ্থন আগবঢ়াব বুলি স্পষ্ট কৰিছে। বজালী জিলাৰ ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিত এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত সমষ্টিটোত এতিয়া মুঠ পাঁচগৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ'ব। চিৰাং জিলাত আজি চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে। মনোনয়ন প্ৰত্যাহাৰ কৰা আটাইকেইগৰাকী প্ৰাৰ্থী বিজনী বিধানসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আছিল বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সমষ্টিটোত মুঠ 17গৰাকীয়ে মনোনয়ন দাখিল কৰিছিল। নগাঁও জিলাৰ 7টা বিধানসভা সমষ্টিৰ ভিতৰত ঢিং বিধানসভা সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছে। এতিয়ালৈকে প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ আনুষ্ঠানিক তথ্য লাভ কৰা হোৱা নাই। উল্লেখযোগ্য যে ৰাজ্যখনৰ মুঠ 126টা বিধানসভা সমষ্টিত মনোনয়ন পৰীক্ষা কৰাৰ অন্তত 799গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছিল। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে প্ৰচাৰ অভিযান তীৱতৰ কৰি তুলিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সৰ্থেবাৰীত এন ডি এৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ সমৰ্থনত এখন প্ৰচাৰ সভাত অংশ লয়। তেওঁ লগতে আজি বজালীত অগপৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰায়ৰ সমৰ্থনত প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত মঙলদৈত বিজেপিৰ বিজয় সংকল্প সভাত ভাগ লয়। তামোলপুৰ বিধানসভা সমষ্টিৰ বাবে আজি বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ নিৰ্বাচনী মুখ্য কাৰ্যালয় মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি এন ডি এৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীয়ে বৰ্তমান সমষ্টিটোৰ প্ৰতিটো প্ৰান্ততে প্ৰচাৰ অভিযান পূৰ্ণগতিত চলি আছে বুলি সংবাদ মাধ্যমক অৱগত কৰে। তেওঁ লগতে পৰহিলৈ দৰঙাজুলিত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰচাৰ সভাত অংশ ল'ব বুলি জানিবলৈ দিয়ে।
প্ৰচাৰটো আমাৰ হৈ আছে আজিও গোটেই তামোলপুৰ এলেকাত, মানে গোটেই ভি চি ডি চি বা প্ৰাইমাৰী এলেকাত আমাৰ ছয়টাই আছে আজি টোটেল ডাৰকুচিলৈ ফালে কাৰ্যসূচীলৈ। গতিকে এতিয়াতো দেখিছো বৰ্তমানলৈকে অকল এন ডি এ মানে প্ৰাৰ্থীৰহে প্ৰচাৰটো চলি আছে, বাকীখিনি দেখা যাওক কি কৰে। এতিয়া ইউ পি পি এল ভৱন বড়ো ডাঙৰীয়া আছে, তেওঁলোকেও বহি নাথাকে, গতিকে দেখা যাব চিটুৱেশ্যনটো। কিন্তু এন ডি এ হিচাপে এনেও সবে সহজে জানে জিকা অংকত আছে যে বিজেপি বি পি এফ লাষ্ট যিটো কাউন্সিল ইলেকশ্যন, এই কাউন্সিল ইলেকশ্যনে মানে কয় যে বহুত বিপুল ভোটত বহুত ডিফাৰেঞ্চত এন ডি এ পাৰ্টি হিচাপে জিকি যাব।
কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত প্ৰচাৰ কাৰ্যসূচীত অংশ লোৱাৰ কথা। ৰঙিয়াৰ পালাৰাত কংগ্ৰেছ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীয়ে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। ডিব্ৰুগড়ৰ খোৱাং সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি প্ৰচাৰ চলাইছে। ধেমাজিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন সোণোৱালে অসম জাতীয় পৰিষদৰ চিত্তৰঞ্জন বসুমতাৰীৰ সৈতে এটা ৰোড শ্বত অংশ লৈছে। উল্লেখযোগ্য যে বিজেপি, অসম গণ পৰিষদ আৰু কংগ্ৰেছ দলে প্ৰচাৰৰ বাবে 40জনকৈ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 1, 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী সভাত অংশ ল'ব। 28 আৰু 29 মাৰ্চত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা। একেদৰে 29 আৰু 30 মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কেইবাখনো নিৰ্বাচনী সভাত অংশ ল'ব বুলি জানিব পৰা গৈছে। কংগ্ৰেছেও কেইবাগৰাকী তাৰকা প্ৰচাৰকৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, জয়ৰাম ৰমেশ, শচীন পাইলট, ভূপেশ বাঘেলকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ নেতাই ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা প্ৰশাসনসমূহে প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু ভোটগ্ৰহণত অংশগ্ৰহণ কাৰ্যসূচীৰ অধীনত ব্যাপক সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই জিলাখনৰ নিৰ্বাচনী শুভংকৰ মুকলি কৰে। জিলাখনৰ 6টা বিধানসভা সমষ্টিৰ ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰি তেওঁলোকক ভোটদানৰ প্ৰতি উৎসাহিত কৰি তোলাৰ উদ্দেশ্যে এই শুভংকৰ মুকলি কৰা হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। মৰিগাঁও জিলাত শেহতীয়াকৈ অমূল্য শীৰ্ষক শুভংকৰ আৰু আমাৰ ভোট অমূল্যভূত শীৰ্ষক প্ৰচাৰ বাক্য, প্ৰতীকচিহ্ন আৰু শীৰ্ষগীত উন্মোচন কৰা হয়। তদুপৰি ভোটাৰ সজাগতা কোষৰ উদ্যোগত নিৰ্বাচনী বিহুগীত মুকলি কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলত মুকাভিনয়ৰ পথ প্ৰদৰ্শক স্বৰূপ সংগীত নাটক একাডেমী বঁটাপ্ৰাপক মইনুল হকৰ মুকাভিনয়েৰে জিলাখনত ভোটদাতাসকলক সজাগ কৰাৰো প্ৰয়াস কৰা হৈছে। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ভোটদানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে কাইলৈ বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। নগাঁও জিলাত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্ৰশাসনে ব্যতিক্ৰমী পদক্ষেপ লৈছে। নগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশ অনুসৰি বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয় সৌজন্যত এই পদক্ষেপ লোৱা হৈছে। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আসন্ন নিৰ্বাচন নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ লগতে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিয়োগ কৰা নিৰীক্ষণকাৰী দল আৰু ফ্লাইং স্কোৱাডে অভিযান অব্যাহত ৰাখিছে। দক্ষিণ শালমাৰা মানকাছৰ জিলাত আজি অভিযান চলাই 1,68,000 টকা আৰু অবৈধ সুৰা জব্দ কৰা হয়। জিলা প্ৰশাসনৰ তত্বাৱধানত 9টাকৈ ফ্লাইং স্কোৱাড, নিৰীক্ষণকাৰী দল আৰু ভিডিঅ' নিৰীক্ষণকাৰী দল নিয়োজিত কৰা হৈছে। এই অভিযানসমূহত নিৰ্বাচনী বিধি উলংঘাৰ সৈতে জড়িত কেইবাটাও ঘটনা ধৰা পেলোৱা হয়। এই সন্দৰ্ভত হাতশিঙিমাৰীৰ আবকাৰী উপ পৰিদৰ্শক অলিন্দ চৌধুৰীয়ে এইদৰে কয়।
চুকছৰ বেপাৰীৰ পৰা ব্ৰিজত চেকিং কৰি আছোঁ যিহেতু 2026 ইলেকশ্যনছৰ কাৰণে। বৰ্তমান সময়লৈ আমি এতিয়ালৈ ইয়াতে পোৱা নাই। যোৱাকালি ৰাতি আৰু যোৱা পৰহি ৰাতিও আমি নাকা বহাইছিলোঁ। নাকাত অলপ বিয়াৰ আৰু আই ডি লিকৰ পোৱা হৈছে, চিজ আৰু ডেষ্ট্ৰয় কৰাও হৈছে। ইলেকশ্যনছৰ নিয়ম হৈছে যে মেঘালয় মেনুফেকচাৰিং আই এফ এলৰ যিকোনো আই এম এফ এল ইয়াতে আনিব নোৱাৰিব আৰু 50,000 ৰুপিজ কেছতকৈ যদি বেছি লৈ ঘূৰি আছে তাৰে প্ৰমাণ পত্ৰ দিব লাগিব, আদাৰৱাইজ ইলেকশ্যন টাইমত এইখিনি এলাউড নহয়।
বঙাইগাঁও জিলাত আজি নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে মাইক্ৰ' অবজাৰ্ভাৰসকলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই বৈঠকত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক পি স্বৰূপ আৰু জিলা আয়ুক্ত দিবাকৰ নাথে অংশ লয়। বৈঠকত অবজাৰ্ভাৰসকলক নিৰ্বাচনী প্ৰক্ৰিয়া পৰিচালনাৰ বাবে প্ৰয়োজনীয় বিষয়সমূহ অৱগত কৰোৱা হয়। ডিব্ৰুগড় জিলাৰ খোৱাং, ডিব্ৰুগড় আৰু চাবুৱা বিধানসভা সমষ্টিৰ বাবে নিয়োজিত ব্যয় পৰ্যবেক্ষক আদৰ্শ তিৱাৰীয়ে সমষ্টি পৰিদৰ্শন কৰে। তেওঁ লগতে নিৰ্বাচনী কাম কাজসমূহৰো বুজ লয়। ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে। মুখ্য সচিব ডঃ ৰবি কটাই সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰিছে। তেওঁ কয় যে চৰকাৰে তেল বিপণন কোম্পানীৰ লগতে গুৱাহাটীসহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পেট্ৰল আৰু ডিজেল ডিপোসমূহৰ সৈতে পৰিস্থিতি পৰ্যালোচনা কৰিছে। তেওঁ লগতে কয় যে ৰাজ্যৰ চাৰিটা শোধনাগাৰ ক্ৰমে নুমলীগড়, নুনমাটি, ডিগবৈ আৰু বঙাইগাঁৱত স্থানীয় চাহিদাতকৈ যথেষ্ট বেছি ইন্ধন উৎপাদন হয়। শোধনাগাৰসমূহৰ পৰা খুচুৰা বিপণীসমূহলৈ ইন্ধনৰ সৰবৰাহকে ধৰি যোগান শৃংখলাত কোনোধৰণৰ বাধা সৃষ্টি হোৱা নাই বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। মধ্যপ্ৰাচ্যৰ উত্তেজনা আৰু সংঘৰ্ষৰ ফলত ইন্ধন যোগান শৃংখলা বিঘ্নিত হ'ব পাৰে বুলি সৃষ্টি হোৱা জল্পনা কল্পনাৰ ফলত হোৱা উদ্বেগৰ মাজতে মুখ্য সচিবগৰাকীয়ে এইদৰে স্পষ্টীকৰণ দিছে। তেওঁ লগতে জনসাধাৰণক ভীতিগ্ৰস্ত হৈ অযথা পেট্ৰল ডিজেল ক্ৰয় কৰাৰ পৰা বিৰত থাকিবলৈ আহান জনাইছে। অযথা পেট্ৰল ডিজেল ক্ৰয় কৰাৰ ফলত স্বাভাৱিকতকৈ চাহিদা বৃদ্ধি পোৱাৰ বাবে একাংশ বিপণীত কৃত্ৰিম আৰু অস্থায়ী নাটনিৰ সৃষ্টি হ'ব পাৰে বুলিও তেওঁ সকীয়াই দিছে। কাছাৰ আৰক্ষীয়ে আজি শিলচৰত অভিযান চলাই অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা এজন নাইজেৰিয়াৰ নাগৰিকসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰে। কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত পালে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে নাইজেৰিয়াৰ লোকজনে খনিৱালা অঞ্চলৰ এটা দম্পতী, মিজোৰামৰ এগৰাকী মহিলাসহ এজন স্থানীয় অটো চালকৰ সৈতে যাত্ৰা কৰিছিল। প্ৰাথমিক জেৰাৰ অন্তত আৰক্ষীয়ে আটাইকেইজন লোকক গ্ৰেপ্তাৰ কৰে। নাইজেৰিয়াৰ নাগৰিকজনৰ ওচৰত ভাৰতৰ প্ৰৱেশৰ কোনো বৈধ নথিপত্ৰ নাছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আটাইকেইজন লোককে সম্প্ৰতি জ্যেষ্ঠ আৰক্ষী বিষয়া আৰু চোৰাংচোৱা সংস্থাই জেৰা অব্যাহত ৰাখিছে। আজি অশোকাষ্টমী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃতকৰ অস্থি আৰু পিণ্ডদান কৰিবলৈ ব্ৰহ্মপুত্ৰৰ পাৰত অগণন লোকৰ সমাগম হয়। ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰতো পুৱাৰে পৰা বহু লোকৰ সমাগম হয়। হাজাৰ হাজাৰ ভক্তই বৰলুইতৰ পাৰত স্থানৰ বাবে উপস্থিত হয়। অশোকাষ্টমীৰ দিনটোত সনাতন ধৰ্মৰ লোকসকলে ধৰ্মীয় নীতি নিয়ম ৰক্ষা কৰি স্নান কৰাৰ পৰম্পৰা চলি আহিছে। ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ, বিহাৰৰ অসংখ্য ভক্তৰ আগমনত ধুবুৰী ব্ৰহ্মপুত্ৰৰ পাৰ তীৰ্থস্থানত পৰিণত হয়। অশোকাষ্টমী স্নানৰ বাবে সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো আজিৰে পৰা ধুবুৰীত 15-দিনীয়া মেলা অনুষ্ঠিত হৈছে। অৱশ্যে নিৰ্বাচনৰ বাবে 3 দিন মেলা বন্ধ ৰখা হ'ব। মেলাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ ব্যৱসায়ীসকলেও অস্থায়ী বিপণীৰ জৰিয়তে অংশগ্ৰহণ কৰিছে। মেলা উপলক্ষে ধুবুৰী জিলা প্ৰশাসনে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মেলাস্থলীত সুৰা বিক্ৰী আৰু সেৱন নিষিদ্ধ কৰা হৈছে। ভক্তসকলৰ সুবিধাৰ্থে স্বেচ্ছাসেৱী সংগঠনে থকা খোৱাৰ ব্যৱস্থা কৰাৰ লগতে চহৰখনৰ স্বচ্ছতাৰ দিশতো গুৰুত্ব দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়সীমাৰ আজি অন্ত। বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো সমষ্টিত শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ স্বীপ কাৰ্যসূচী আৰু ৰাজ্যত পৰ্যাপ্ত পৰিমাণে পেট্ৰল আৰু ডিজেল মজুত আছে বুলি মুখ্য সচিব ডঃ ৰবি কুটাৰ প্ৰকাশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।